ৰোমিয়া অধ্যায় 4। তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক'ম? কিয়নো আব্ৰাহাম যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'ল, তেন্তে গৌৰৱৰ কাৰণ তেওঁৰ আছে, কিন্তু ঈশ্বৰৰ আগত নহয়। কাৰণ শাস্ত্ৰই কি কৈছে?
আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল।
কৰ্মকাৰীৰ বেচ অনুগ্ৰহ বুলি গণিত নহয়, পাওনা বুলিহে গণিত হয়। কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। এইদৰে যি মানুহৰ অৰ্থে ঈশ্বৰে কৰ্মৰ বিনে ধাৰ্মিকতা গণনা কৰে, তেওঁৰ ধন্যবাদৰ বিষয়ে দায়ুদেউ কৈছে,
যিবিলাকৰ অধৰ্ম ক্ষমা কৰা হ'ল আৰু যিবিলাকৰ পাপ ঢকা হ'ল তেওঁবিলাক ধন্য। যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব তেওঁ ধন্য।
তেন্তে সেই ধন্যবাদ চুন্নত হোৱাবিলাকলৈ নে নতুবা চুন্নত নোহোৱাবিলাকলৈকো হয়? কিয়নো আমি কওঁ আব্ৰাহামলৈ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল, তেন্তে কি অৱস্থাত গণিত হ'ল? চুন্নত হোৱা অৱস্থাত বা চুন্নত নোহোৱা অৱস্থাত? চুন্নত হোৱা অৱস্থাত নহয়, চুন্নত নোহোৱা অৱস্থাতহে গণিত হ'ল। আৰু চুন্নত নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁবিলাকলৈ গণিত হয়। আৰু অকল চুন্নত হোৱা নহয়, কিন্তু আমাৰ ওপৰ পুৰুষ আব্ৰাহামৰ চুন্নত নোহোৱা অৱস্থাত যি বিশ্বাস আছিল, সেই বিশ্বাসৰূপ খোজত চলা এনে চুন্নত হোৱাবিলাকৰো তেওঁ যেন পিতৃ হয়। এইকাৰণে চুন্নত নোহোৱা অৱস্থাত বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা হয়, তাৰ চাপস্বৰূপে সেই চুন্নত ৰূপ চিন পায়। কিয়নো যি প্ৰতিজ্ঞা আব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে তেওঁ জগতৰ উত্তৰাধিকাৰী হ'ব, সেই বিধানৰ দ্বাৰাই নহয় কিন্তু বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল। কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাক যদি উত্তৰাধিকাৰী হয়, তেন্তে বিশ্বাস ব্যৰ্থ আৰু সেই প্ৰতিজ্ঞাও বিফল হ'ল। কিয়নো বিধানে ক্ৰোধ সাধন কৰায়, কিন্তু য'ত বিধান নাই তাত উলংঘনো নাই। এইকাৰণে যিহতে সেই প্ৰতিজ্ঞা সকলো বংশলৈ, অৰ্থাৎ কেৱল বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈ নহয়, কিন্তু আব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈকো যেন স্থিৰ থাকে, তাৰ কাৰণে অনুগ্ৰহৰ দৰে তেওঁবিলাক উত্তৰাধিকাৰী হ'বলৈ তেওঁবিলাকৰ উত্তৰাধিকাৰ বিশ্বাসৰ দ্বাৰাইহে হয়। কিয়নো মৃতবিলাকৰ জীৱন দিওঁতা আৰু থকাৰ দৰে নথকাবোৰক সম্বোধন কৰোতা যি ঈশ্বৰত আব্ৰাহামে বিশ্বাস কৰিলে, তেওঁৰ সাক্ষাতে সেই আব্ৰাহাম আমাৰ সকলোৰে পিতৃ সেইদৰে লিখাও আছে,
মই তোমাক অনেক জাতিৰ আদি পিতৃ মাতিলো আৰু তোমাৰ বংশ এইদৰে হ'ব।
এই বচনৰ দৰে তেওঁ অনেক জাতিৰ পিতৃ হ'বলৈ আশা নোহোৱাটো আশা কৰি বিশ্বাস কৰিলে, আৰু বিশ্বাসত দুৰ্বল নহৈ এশমান বছৰ বয়সীয়া নিজৰ শৰীৰৰ মৰাৰ নিচিনা অৱস্থালৈ আৰু ছাৰাৰ গৰ্ভৰ মৰাৰ নিচিনা অৱস্থালৈ মন কৰিও ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰিল। এনে নহয়, কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি আব্ৰাহামে নিশ্চয় জানি ঈশ্বৰক ধন্যবাদ দি বিশ্বাসত বলৱান হ'ল। এইকাৰণে
সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল।
তেওঁলৈ গণিত হ'ল বুলি যে কেৱল তেওঁৰ নিমিত্তে লিখা হ'ল এনে নহয়, আমাৰ নিমিত্তেও লিখা হ'ল। আমাৰ প্ৰভু যীশুক মৃতবিলাকৰ মাজৰ পৰা তোলা জনাত বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হ'ব। সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল।